আকাশবাণী ব্যুৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে আজি নলবাৰীত আয়োজিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি নেতৃতাধীন এন ডি এ চৰকাৰে সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়নৰ লক্ষ্যৰে আঁচনি গ্ৰহণ কৰিছে আৰু চৰকাৰখনে সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে আঁচনিসমূহৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰি আহিছে। এন ডি এ চৰকাৰে কোনোধৰণৰ বৈষম্য সৃষ্টি নকৰাকৈ দৰিদ্ৰ লোকসকলৰ বাবে 3 কোটি গৃহ নিৰ্মাণ কৰিছে আৰু পুনৰ এন ডি এ শাসনলৈ আহিলে পৰৱৰ্তী 5টা বছৰত দৰিদ্ৰ আৰু বঞ্চিতসকলক অবিৰতভাৱে খাদ্য সামগ্ৰী যোগান ধৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিজেপিৰ সংকল্প পত্ৰত 70 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান ভাৰত যোজনাৰে সামৰি লোৱা হ'ব বুলি ঘোষণা কৰা হৈছে। ইয়াৰ ফলত তেওঁলোকে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিব। শ্ৰীমোদীয়ে কংগ্ৰেছ দলে নিজৰ শাসনকালত অসমৰ লগতে উত্তৰ পূবৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা নাছিল বুলি অভিযোগ তোলে। বিগত 10 বছৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দ্ৰুতগতিৰে বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে অসমৰ জৈৱ বৈচিত্ৰ দেশৰ পৰা অতিকৈ চহকী আৰু ৰাজ্যখনৰ এই সমৃদ্ধ ক্ষেত্ৰসমূহৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাবলৈ তেওঁৰ চৰকাৰ বদ্ধপৰিকৰ। এন ডি এ চৰকাৰে নিজৰ শাসনকালত গ্ৰহণ কৰা কেইবাটাও ইতিবাচক পদক্ষেপৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 3 তালাক ব্যৱস্থাৰ অৱসানৰ দ্বাৰা দলটোৱে মুছলমান মহিলাসকলক সকাহ দিছে। তদুপৰি কৃষি সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰি কৃষকক সকাহ দিয়াৰ লগতে 3 কোটি মহিলাক লাখপতি বাইদেউৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছে বুলিও তেওঁ কয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী সমষ্টিৰ এন ডি এ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত প্ৰচাৰ চলায়। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপৰিও শীৰ্ষ দলীয় নেতাসকল উপস্থিত থাকে। প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত অৰ্থাৎ পৰহিলৈ ৰাজ্যৰ 5টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। এই পৰ্যায়ত ৰাজ্যখনৰ ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়াকৈ তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ থাকিবলগীয়া ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্ৰসূতিসকলৰ বাবে দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা লোৱা হৈছে। কাইলৈ প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে নিয়োজিত বিষয়া কৰ্মীসকল নিজ নিজ কেন্দ্ৰলৈ EVMসহ ৰাওনা হ'ব আৰু উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ দেশৰ 17খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত আছে তামিলনাডুৰ 39টা, ৰাজস্থানৰ 12টা, উত্তৰ প্ৰদেশৰ 8টা, মধ্যপ্ৰদেশৰ 6টা, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ 5টাকৈ, বিহাৰৰ 4টা, পশ্চিমবংগৰ 3টা, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ 2টাকৈ আৰু মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লক্ষাদ্বীপ আৰু পুডুচেৰীত 1টাকৈ সমষ্টি। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা আজি ৰাজ্যখনৰ নিৰ্বাচন হ'বলগীয়া 5টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে আজি শিলচৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈৰ হৈ শিৱসাগৰত ৰোড শ্বত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলায়। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এইটো পৰ্যায়ত দেশৰ 9খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। চতুৰ্থ পৰ্যায়ত অন্ধ্ৰপ্ৰদেশৰ 25টা আৰু তেলেংগানাৰ 17টা লোকসভা সমষ্টিত আটাইকেইটা লগতে উত্তৰ প্ৰদেশৰ 13টা আৰু মহাৰাষ্ট্ৰৰ 11টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ 8টাকৈ, বিহাৰৰ 5টা, ঝাৰখণ্ড আৰু উৰিষ্যাৰ 4টা আৰু জম্মু আৰু কাশ্মীৰৰ 1টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।